প্রকাশিত বাক্য অধ্যায় বিশ। পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগজ বৰশী কলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলো। তেওঁ সেই নাগ অর্থাৎ পুরাতন সর্প যি দয়াবল আর চৈতান তাক ধরি এহাজার বছরলে বাঁধি সেই অগাধ ঠাইত পেলাই দিলে। আর সেই এহাজার বছর পূর্ণ হয় মানে সি যেন জাতিবিলাকক ভুলাব নোয়ারে, এই কারণে মুখ বন্ধ করে তার উপর চাপ মারিলে। তারপর অলপ কাললে সি মুক্ত হব লাগিব। পাছে মই কেইখনমান সিংহাসন দেখিল, সেইবোৰৰ ওপৰত যিবিলাক বহিল তেওঁলোকক সুদ বিচাৰৰ ভাৰ দিয়া হল। আৰু যীশুৰ সাক্ষৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে যিবিলাকৰ মূৰ ছেদন কৰা হৈছিল আৰু যিবিলাকে সেই পশু বা তাৰ প্ৰতিমূৰ্তিকে প্ৰণিপাত নকৰিলে আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাই, তেওঁবিলাকৰ জীৱাত্ম দেখিলোঁ। তেওঁবিলাকে জিলে আৰু এহেজাৰ বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে।
সেই হাজাৰ বছৰ পূৰ্ণ হয় মানে মৃতবিলাকৰ অৱশিষ্ট লোক নিজিলে, এই প্ৰথম পুনৰুত্থান। যিকোনো এই প্ৰথম উত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৰ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব। পাছে সেই হাজাৰ বছৰ পূৰ হলে চৈতানে নিজ বন্দীশালৰ পৰা মুক্ত হৈ পৃথিৱীৰ চাৰি চুকত থকা জাতিবিলাকক অৰ্থাৎ সাগৰৰ বালিৰ সমান সংখ্যা হোৱা যি গোগ আৰু মাগোগ সিহঁতক ভুলাই ৰণলৈ গোট খুৱাবলৈ ওলাই আহিব। সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ পবিত্ৰবিলাকৰ চাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে, তাতে স্বৰ্গৰ পৰা জুই পৰি সিহঁতক গ্ৰাস কৰিলে। আৰু সিহঁতক ভুলোৱা চৈতানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু ভাৰী কোৱা ভাৱবাদীও আছে, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব।
পাছে এখন বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনাক দেখিলো। তেওঁৰ সন্মুখৰ পৰা পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল, সেইবোৰৰ নিমিত্তে ঠাই আৰু পোৱা নগ'ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলো। পাছে কেইখনমান পুস্তক মেলা হ'ল আৰু জীৱন পুস্তক নামেৰে আন এখন পুস্তকো মেলা হ'ল, আৰু সেই পুস্তকবোৰত লিখা মতে মৃতবিলাকৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ বিচাৰ কৰা। তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক সোধাই দিলে, মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক সোধাই দিলে। তাতে সকলোৰে নিজ নিজ কৰ্ম অনুসাৰে সোধ বিচাৰ কৰা হ'ল। পাছে মৃত্যু আৰু পৰলোকক অগ্নিৰ সৰোবৰত পেলোৱা হ'ল, সেই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু। আৰু জীৱন পুস্তকত যিকোনোৰ নাম পোৱা নগ'ল তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হয়।